গীতমালা 43 অধ্যায়। হে ঈশ্বৰ, মোৰ বিচাৰ কৰা। ঈশ্বৰ ভয়হীন জাতিৰ বিৰুদ্ধে মোৰ পক্ষে কথা কোৱা। চল আৰু অন্যায়কাৰী মানুহৰ পৰা মোক ৰক্ষা কৰা। কিয়নো তুমিয়ে মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, তুমি মোক কিয় ত্যাগ কৰিলা? মই কিয় শত্ৰুৰ উপদ্ৰৱৰ কাৰণে বিষণ্ণ মনেৰে ফুৰিছো? তোমাৰ দীপ্তি আৰু সত্যতাক পঠাই দিয়া, সেইবোৰে মোৰ পদদৰ্শক হওঁ, সেইবোৰে মোক তোমাৰ সেই পবিত্ৰ পৰ্বতলৈ আৰু তোমাৰ আৱাসলৈ লৈ যাওক। তাতে মই ঈশ্বৰৰ যজ্ঞ বেদীৰ ওচৰলৈ যাম, মোৰ পৰম আনন্দৰ ঈশ্বৰৰ ওচৰলৈ যাম। হে ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মই বিনাৰে তোমাৰ ধন্যবাদ কৰিম। হে মোৰ মন, তুমি কিয় নিৰাশ হৈছা? কিয় মোৰ অন্তৰত ব্যাকুল হৈছা? ঈশ্বৰত ভৰসা কৰা, কাৰণ মই পুনৰাই তেওঁৰ স্তুতি কৰিম। তেওঁৱেই মোৰ সহায়, মোৰ ঈশ্বৰ।